গুড মৰ্ণিং, এইটো আকাশবাণী কহিমা। ভোজৰ লগা খবৰ পঢ়ি আছে ৰঞ্জনা গুৰুং। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মনিৰ্ভৰ ভাৰততেহে জোৰ দিছে আৰু কৈছে কি ইণ্ডিয়া লগা সবচে ডাঙৰ দুশ্মনটো ফৰেন দেশতেহে নিৰ্ভৰ কৰাটোহে আছে, যোনটো একতা দেশটো হবলে নালাগে। প্ৰধানমন্ত্ৰী মোদীয়ে সমুদ্ৰ সে সমৃদ্ধি লগা ইভেণ্টে গুজৰাট লগা ভাৱনগৰতে যোৱাকালি কথা কোৱাতেহে এই কথাটো কৈ থাকিছে। প্রধানমন্ত্রী মোদীয়ে কৈছে 140 crore ইন্ডিয়ান্স লগা ফিউচারটো বাহার লগা তাকত লগা হাতে হবলে নালাগে আর দেশ লগা উন্নতি বি ফরেন দেশ লগতে নির্ভরটো হবলে নালাগে। তারে কৈছে 100টা দিগদারি আর প্রবলেমস লগা সলিউশনটো একটাহে আত্মনির্ভর ভারতটো আছে।
ইসকে বিকাশ কে সংকল্প কো হম দূসরোঁ কি নির্ভরতা পর নহীঁ ছোড় সকতে, হম ভাবি পিঢ়ি কে ভবিষ্য কো गांव पर नहीं लगा सकते। और इसलिए भाइयों बहनों, 100 दुखों की एक ही दवाई है और वो है आत्मनिर्भर भारत। लेकिन इसके लिए हमें दूसरे देशों पर अपनी निर्भरता लगातार कम करते जाना होगा।
প্ৰাইম মিনিষ্টাৰ মোদীয়ে আগে কৈছে দেশকে গ্লোবেল মেৰিটাইম তাকত বনাবলৈ এতিয়া তাৰখনটো পুৰা কাম কৰি আছে। প্ৰাইম মিনিষ্টাৰে আকৌ দেশকে পুৰা জেগাতে পৰ্টলা প্ৰচিজাৰ্ছ কে চিম্প্লিফাই কৰিব নিমিত্তে ওৱান নেশ্যন ওৱান পৰ্ট প্ৰচিজাৰ বি বনাই আছে। ডিপাৰ্টমেণ্ট অফ কনজিউমাৰ এফেয়াৰ্ছে GST গ্ৰিভেন্স ৰিড্ৰেছল কে নেশ্যনেল কনজিউমাৰ হেল্পলাইনতে জোৰাই দিছে, যোনটো নেক্সট জেন GST ৰিফৰ্মছ লগা ভাগ আছে। মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছ ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউচন পৰা এটা ষ্টেটমেণ্টে কৈছে কি এটা খাছ কেটেগৰী পৰা ইণ্টিগ্ৰেটেড গ্ৰিভেন্স ৰিড্ৰেছল মেকানিজম ইনগ্ৰাম পৰ্টেলতে কনজিউমাৰ্ছ লগা কুৱেৰিজ আৰু প্ৰশ্ন আৰু কমপ্লেইণ্টছখনটো দিবলৈ পাৰি থাকিব, যতে ৰিভাইজ GST ৰেটছ আৰু এক্সেমশ্যনছটো মনডে পৰা লাগু হ'ব। মিনিষ্ট্ৰীয়ে কৈছে সব কনজিউমাৰ্ছ খান বি এতিয়া পৰা তাৰ লগা কমপ্লেইণ্টছটো 17 ভাষাতে টল ফ্ৰী নম্বৰ 1915 দিবলৈ পাৰি থাকিব। ইনগ্ৰাম পৰ্টেল পৰা বি তাৰখন যাই কিনা কুৱেৰিজটো ল'বলৈ পাৰিব। সেৱা আৰু সুশাসন লগা মন্ত্ৰৰ পৰা গাইড কৰি কিনা যোনটো পাব্লিক ছাৰ্ভিচ আৰু ভাল গভৰ্ণেঞ্চতে আছে, প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী নিজেতে চৰকাৰটো একো আৰাম নকৰি কিনা বদলি আৰু উন্নতিটো আনিবলৈ কোচিছ কৰি আছে। আজি লগা খাচ ছিৰিজ সেৱা পৰৱতে আমি খান কেনেকা মোদী চৰকাৰ পৰা ডিজিটেল হেল্থ ইকো চিষ্টেমতে তাকত বনাই আছে আৰু গাঁও সুবিধাতে আকৌ চব পৰা পুঁজিবলৈ পাৰিয়াটো বনাই দি আছে, এইটো ওপৰতে একটা ৰিপৰ্টটো আনি আছে।
ইণ্ডিয়া লগা হেল্থ কেয়াৰ লেণ্ডস্কেপটো ডাঙৰ ডিজিটেল বদলিতে যায় আছে, যোন বদলি কি চৰকাৰ লগা ইনিচিয়েটিভ পলিচি ৰিফৰ্মছ আৰু টেকনলজি এডভান্সমেণ্ট পৰা লৈ যায় আছে। সদায় বাদী থাকি পপুলেশ্যন আৰু গাঁও চাবিতা অহা পৰা ডিজিটেল হেল্থ চলিউশ্যনটো এতিয়া একচেচিবিলিটি এফৰ্ডেবিলিটি আৰু ইফিচিয়েঞ্চি কে বাধাই দি আছে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী পৰা September 2021 আয়ুষ্মান ভাৰত ডিজিটেল মিছন শুৰু কৰি পৰা পাব্লিক আৰু প্ৰাইভেট ছেক্টৰতে মিলি কিনে মজবুত ডিজিটেল হেল্থ ইক' চিষ্টেমটো মানাবলৈ চিঠা কৰি আছে। মিছন কে শুৰু কৰি PM হি কৈছে এতিয়া পৰা পুৰা দেশ লগা হস্পিটেল কে একজন লগতে ডিজিটেল হেলথ সলিউশন পৰা জোৰা বলে আছে।
সাথিও আয়ুষ্মান ভাৰত ডিজিটেল মিশন আৰু পুৰে দেশ কে অস্পতাল কে ডিজিটেল হেলথ সলিউশন কো এক দূসৰে সে কানেক্ট কৰে। ইসকে তহত দেশবাসিও কো হম এক ডিজিটেল হেলথ ID মিলে, হর নাগরিক কা হেলথ রেকর্ড ডিজিটালি সুরক্ষিত রহেগা। ডিজিটাল হেলথ ID কে মাধ্যম সে মরিজ খুদ ভি আর ডক্টর ভি পুরানে রেকর্ড কো জরুরত পড়নে পর চেক কর সকতা হে।
16,000 crore টকাৰ লগা প্লেন আপডেটো থকা পৰা 2021 পৰা 2026 5 সালৰ ভিতৰতে মিছন হে ইণ্ডিয়া লগা গাঁও চাবিতা ইনফ্ৰাষ্ট্ৰাকচাৰ লগা ডিজিটেল বেকবোনটো বনাবলৈ জৰুৰী হৈছে। মিছন কে শুৰু কৰা পৰা কিছুমান 80 crore আয়ুষ্মান ভাৰত হেল্থ একাউণ্টছ তে লিংক আছে। আয়ুষ্মান ভাৰত হেল্থ একাউণ্টছ যোনটো আয়ুষ্মান ভাৰত ডিজিটেল মিছন লগা খাস বাদ আছে, এইটোতো ইণ্ডিয়া লগা ডিজিটেল হেলথ ইনফ্ৰাষ্ট্ৰাকচাৰকে সাথ দিবলৈ হি বনাইছে। এইটো ৰিভলিউচনেৰী প্লেটফৰ্মটো জিঅ'গ্ৰাফিকেল বাধাকে পাৰ কৰিবলৈ আৰু দূৰ আৰু গম্ভীৰ জেগাতে হেল্থ কেয়াৰ প্ৰভাইড আৰু বীমাৰীখন মাজতে নেশ্যনেল টেলিমেডিচিন ছাৰ্ভিচ পৰা জোৰাবলৈ হি আছে।
চুমিকদিমা ভিলেজ কাউন্সিল সিভিসি আকো একবার কইছে কি চদক্র রেঞ্জ তো চুমিকদিমা মানুখা নিমিতে পুরানা ট্রেডিশনাল আর ঐতিহাসিক ইম্পর্টেন্স তো ধরে কিনে আছে যদি বস্তি লাগা খিসা আর লেজেন্স লাগা কথা আছে একটা স্টেটমেন্ট ওলাতে কাউন্সিল হে কইছে কেই খবর মানুখান পারা সোশ্যাল মিডিয়া ইউজার্স আর ইউটিউবার্স খান পারা পাগলা পাহাড় তো কই থাকে আর এই তো ঠিক নহয় আর এই নাম নচলা বলে কই দিছে সিভিসি আকো এই নাম তো নচলা বলে কইছে যুন নাম পারা এই রেভার জায়গা লাগা নাম তো বেয়া করে দিয়ে আছে সিভিসি হে এই নাম চলা পড়া বস্তি লাগা হেরিটেজ কে হিসাব না থাকা তো দেখাই দিয়ে আছে বলে কইছে কাউন্সিলে আকো মানু গ্রুপ আর অর্গানাইজেশন যুনে আহিয়া দিনতে এই নাম তো নচলাই কিনা সদিক্রু নচলাই কিনা আলাগ নাম তো কব এই পড়া মাতিলে কানুনি কদম তো লব আছে আর কাস্টমারি নিয়ম হিসাবতে তারখান বিরতে কদম তো লব আছে বলে খবরদার করেছে ট্রাফিক লাগা আহা যাওয়া ন্যাশনাল হাইওয়ে টু তে রাজু পয়েন্ট জাংশন পাড়া ফুলবাড়ি জাংশন ভায়া এনএসটি তে আজি দিন 1 বাজি পাড়া শাম 7 বাজি তক বদলি হয়ে আছে ডেপুটি কমিশনার কোহিমা বি হেনক বুকেম হে এই ট্রাফিক এডভাইজরি টু রাস্তাকে রিপেয়ার করবলে রাজু পয়েন্ট জাংশন আর ফুলবাড়ি জাংশন আইগা নট পাড়া ডি ব্লককে পার করে কিনা হে কাম তো সাই কিনা আছে বলে জানাই দিছে ডিসি আকো আম জনতা খান কেবি এই সময়তে এই রাস্তাটো নচলাবলে অনুরোধ বি করেছে আর আজি পুজোর লাগা নাগামিজ খবর ইমানতে শেষ শুনি থাকিবি শাম লাগা নাগামিজ খবর 7:10 বাজি আনি দিব